শ্ৰী মানস ৰঞ্জন পাঠক সংক্ষিপ্ত বৃত্তান্ত। 1965 চনৰ 28 আগষ্টত গুৱাহাটীত জন্ম হয় হৰিপ্ৰিয়া বিদ্যাপীঠ কুমাৰপাৰা গুৱাহাটীৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ MCME উজান বজাৰ গুৱাহাটী আৰু কেন্দ্ৰীয় বিদ্যালয় আমবাৰী গুৱাহাটীৰ পৰা মাধ্যমিক শিক্ষা আৰু কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা গুৱাহাটীৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়। বাংগালোৰ বিশ্ববিদ্যালয়ৰ অধীনত বাংগালোৰৰ ছেইণ্ট জোচেফ কলেজৰ পৰা কলা শাখাত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ গুৱাহাটীৰ পাণবজাৰস্থিত চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক LLB ডিগ্ৰী লাভ কৰে। 12 ছেপ্টেম্বৰ 1990 তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ মুখ্যতঃ দেৱানী, সাংবিধানিক, ভূমি অধিগ্ৰহণ আৰু চাকৰি সংক্ৰান্তীয় বিষয়বোৰৰ ওপৰত ওকালতি কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত হোৱাৰ আগলৈকে তেওঁ অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2004 চনত ত্ৰিপুৰা উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হোৱাৰ আগলৈকে তেওঁ উক্ত ৰাজ্যৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আইন আয়োগ অসমৰ সদস্য হোৱাৰ লগতে ভাৰতীয় আইন প্ৰতিষ্ঠানৰো সদস্য। 2013 চনৰ 22 মে' তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু 12 নৱেম্বৰ 2018 তাৰিখৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।